আকাশবাণী গুৱাহাটী দুপৰীয়াৰ বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল বিধানসভাত উমৈহতীয়া দেৱানিবিধি সম্পৰ্কীয় বিধেয়কখনক লৈ আলোচনা অব্যাহত, জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনত মূল্যবৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ 40 বছৰতকৈ অধিক বয়সৰ বীমাকৃত শ্ৰমিকৰ বাবে দেশজোৰা বিনামূলীয়া বাৰ্ষিক স্বাস্থ্য পৰীক্ষা কাৰ্যসূচী আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ IPLৰ ফাইনেলত প্ৰৱেশ, আজি প্ৰথম নক আউট খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। বিধানসভাত বহুচৰ্চিত উমৈহতীয়া দেৱানিবিধি সম্পৰ্কীয় বিধেয়ক সন্দৰ্ভত আলোচনা চলি আছে। আলোচনাত অংশ লৈ শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে।
অধ্যক্ষ ডাঙৰীয়া, ইউনিফৰ্ম চিভিল কোডত কোনো ধৰ্মৰ বিৰুদ্ধে কোৱা হোৱা নাই, ই কোনো ধৰ্মীয় আচাৰ অনুষ্ঠানত হস্তক্ষেপ কৰাৰ বিষয় নহয়। মূলত বহুবিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ অধিকাৰ, উত্তৰাধিকাৰ আৰু ভৰণ পোষণ, এইকেইটাৰ কাৰণে এই বিলখনত কোৱা হৈছে। অধ্যক্ষ ডাঙৰীয়া, এনেকুৱা কোড নিয়ম আছে, ল'ৰা আৰু ছোৱালীৰ পাৰ্থক্য কিয় থাকিব লাগে? বাপেকৰ বা মাকৰ পিতৃ মাতৃৰ সম্পত্তি আধা ছোৱালীয়ে নাপায়, এইটো কেনেকুৱা নিয়ম হ'ব পাৰে অধ্যক্ষ ডাঙৰীয়া? গতিকে অধ্যক্ষ ডাঙৰীয়া, এই বিলখনত যুগান্তৰকাৰী সিদ্ধান্ত আজি অসমে ল'বলৈকে গৈ আছে, এই বিলখন গৃহীত হওক, তাৰ কাৰণে সকলো সদস্যক মই আহ্বান জনাইছো, অনুৰোধ জনাইছো।
শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়েও বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। আনহাতে বিৰোধীয়ে ইয়াক সংখ্যালঘুৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ আৰু বৈচিত্ৰৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে। অন্তিম দিনা এই গুৰুত্বপূৰ্ণ বিষয়ক লৈ হোৱা বিতৰ্কই অধিৱেশনৰ সামৰণিত বিশেষ মাত্ৰা প্ৰদান কৰিছে। ৰাজ্য চৰকাৰে সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ তথা জনসাধাৰণক কিছু পৰিমাণে ইয়াৰ পৰা সকাহ দিবৰ বাবে অহা জুলাইৰ প্ৰথম সপ্তাহত দাখিল কৰিব লগা বাজেটত বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিব বুলি কালি সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে। বিধানসভাত ৰাজ্যপালে দিয়া ভাষণৰ প্ৰতি ধন্যবাদ সূচক ভাষণৰ বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ তথা হৰ্মুজ প্ৰণালীৰ অস্থিৰতাই সমগ্ৰ বিশ্বৰে আৰ্থিক গতি স্থবিৰ কৰিছে। স্বাভাৱিকতে ভাৰতৰ আন ঠাইৰ লগতে অসমতো ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰাটো সকলোৰে পৰিলক্ষিত হৈছে। বিশেষকৈ সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাটো অতি চিন্তাজনক আৰু ৰাজ্য চৰকাৰে এই দিশত আন্তৰিকতাৰে গুৰুত্ব আৰোপ কৰি সমাধানৰ বাবে চেষ্টা চলাই থকা বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন চৰকাৰখনে মূল্য বৃদ্ধি তথা বজাৰ নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে ইতিমধ্যে দায়িত্ব লোৱাৰ পাছতে তাৎক্ষণিকভাৱে ব্যয় সংকোচনৰ দিশত দৃঢ়তাৰে কাম কৰি এই ক্ষেত্ৰত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অনাগত বাজেটত ৰাহি হোৱা ধনেৰে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰি জনসাধাৰণক সকাহ দিব পৰা ফলপ্ৰসূ নীতিৰ ৰূপৰেখাও ৰাজ্য চৰকাৰে তৈয়াৰ কৰিব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অহা জুলাইৰ প্ৰথম সপ্তাহতে ৰাজ্য চৰকাৰে বাজেট দাখিল কৰিব আৰু সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰো ব্যৱস্থা কৰিব। তেওঁ লগতে পেট্ৰল আৰু ডিজেলৰ আন্তৰ্জাতিক বজাৰ মূল্য দ্ৰুতগতিত বৃদ্ধি হোৱাৰ বাবে অনাগত সময়ত ৰাজ্যত খাদ্য তথা অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধি আগতীয়াত ইংগিতো লাভ কৰা বুলি জানিবলৈ দিয়ে। ভাৰতে ইন্ধনৰ লগতে কৃষিজাত তথা অন্যান্য বহু সামগ্ৰী বিদেশৰ পৰা ক্ৰয় কৰিবলগা হোৱাৰ বাবে যুদ্ধ পৰিৱেশত দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ যোৱা 4 মাহত হ্ৰাস পোৱা বুলি উল্লেখ কৰি তেওঁ পূৰ্বে জমা থকা 720 বিলিয়ন বিদেশী মুদ্ৰা এতিয়া হ্ৰাস হৈ 688 বিলিয়ন হোৱা বুলি সদনত জনায়। অৱশ্যে এই কঠিন সময়তো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় নীতিয়ে ভাৰতৰ লগতে অসমকো বিপদৰ পৰা উদ্ধাৰ কৰিব বুলি ডঃ শৰ্মাই ভাষণত কয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ সকলো অনুমোদিত বিদ্যালয়ৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন পৰ্টেল অহা 30 মে পৰ্যন্ত পুনৰ মুকলি কৰা হৈছে। পৰিষদৰ সচিবে কালি এটা জাননীযোগে এই কথা সদৰি কৰে। জাননীত উল্লেখ থকা অনুসৰি পৰ্টেলত পঞ্জীয়নভুক্ত ছাত্ৰ ছাত্ৰীৰ তথ্য সংশোধনৰ বিকল্প উপলব্ধ থাকিব। বিদ্যালয়সমূহে পঞ্জীয়ন পৰ্টেলত গৈ ধন পৰিশোধ কৰাৰ পাছত ফৰ্ম 50 ডাউনলোড কৰিব লাগিব। উল্লেখযোগ্য যে সময়সীমা উকলাৰ পূৰ্বে আগতে বাদ পৰা ছাত্ৰ ছাত্ৰীকো বিদ্যালয়সমূহে প্ৰয়োজন সাপেক্ষে নতুনকৈ পৰ্টেলত যোগ কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নৱগঠিত চৰকাৰখনে অহা 5 বছৰত ৰাজ্যৰ প্ৰতিখন জিলাতে 1খনকৈ চিকিৎসা মহাবিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ অংগীকাৰ লৈছে। ষোড়শ অসম বিধানসভাৰ অধিৱেশনৰ কালি চতুৰ্থ দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ জৰিয়তে এখন শক্তিশালী, আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। কালি সদনত দিয়া ভাষণ প্ৰসংগত তেওঁ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উল্লেখনীয় পৰিৱৰ্তনৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে। তেওঁ কয় যে গোৱালপাৰা, বজালি আৰু হাইলাকান্দিকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত 14খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে কাৰ্যক্ষম হৈছে আৰু 11খনৰ নিৰ্মাণ কাৰ্য চলি আছে। মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ আদি অসংক্ৰামক ৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু ব্যৱস্থাপনাৰ লক্ষ্যৰে কৰ্মচাৰী ৰাজ্যিক বীমা নিগমে 40 বছৰতকৈ অধিক বয়সৰ বীমাকৃত শ্ৰমিকৰ বাবে দেশজোৰা বিনামূলীয়া বাৰ্ষিক স্বাস্থ্য পৰীক্ষা কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। নতুন শ্ৰম সংহিতাৰ কল্যাণমূলক নিৰ্দেশনাৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে যোগ্য বীমাকৃত শ্ৰমিকে সম্পূৰ্ণ বিনামূলীয়াকৈ নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱাব পাৰিব। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলত এই সেৱা ইতিমধ্যে উপলব্ধ হৈছে। বীমাকৃত শ্ৰমিকসকলে গুৱাহাটীৰ বেলতলাৰ ESIC চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল তথা বা তিনিচুকীয়াৰ ESIC চিকিৎসালয়লৈ গৈ স্বাস্থ্য পৰীক্ষা কৰোৱাব পাৰিব। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কটন এলামনাই ভৱনত প্ৰাক্তন কটনিয়ান সতীৰ্থবৃন্দৰ মত বিনিময় তথা স্মৃতি ৰোমন্থন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ সচিব দেৱজিৎ শইকীয়া আৰু 90 বছৰ ঊৰ্ধৰ কেইবাগৰাকীও প্ৰাক্তন কটনিয়ানক সম্বৰ্ধনা জনোৱা হ'ব। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, শিক্ষাবিদ, সাহিত্যিক ডঃ অমৰজ্যোতি চৌধুৰীয়ে বক্তৃতা প্ৰদান কৰাৰ লগতে প্ৰাক্তন কটনিয়ানসকলে সংগীত পৰিৱেশন কৰিব। ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ বিশেষ সংস্থা ইউনেস্কোৰ বিষয়ে সম্যক জ্ঞান প্ৰদান কৰাৰ উদ্দেশ্যে কালি গুৱাহাটীৰ পাণবজাৰত থকা ডন বস্কো বিদ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰসংঘৰ সম্পদ কেন্দ্ৰৰ কাৰ্যকৰী সঞ্চালক তথা ইউনেস্কো এছ'চিয়েচন গুৱাহাটীৰ সচিব প্ৰধান ডঃ অশ্বিনী শৰ্মাই অসম তথা উত্তৰ পূৰ্বাঞ্চলত চলি থকা ইয়াৰ কাৰ্যকলাপৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰে। অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ ডঃ ফাদাৰ এলেক্স মেথিউৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলো উপস্থিত আছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ধৰমশালাত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাংগালোৰে নিৰ্ধাৰণ কৰি দিয়া 255 ৰাণৰ বিশাল লক্ষ্যক অনুসৰণ কৰি গুজৰাট টাইটানছে 3টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই 162 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ ৰাহুল টেভাটিয়াই সৰ্বাধিক 68 ৰাণ কৰে। বেংগালুৰুৰ হৈ জেকব ডাফিয়ে সৰ্বাধিক 3টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 254 ৰাণ কৰে। দলটোৰ হৈ ৰজত পাটিদাৰে মাত্ৰ 33টা বলত 93 ৰাণ কৰি আউট নোহোৱাকৈ ৰয়। বিৰাট কোহলি আৰু কৃণাল পাণ্ডিয়াই 43 ৰাণকৈ অৰিহণা যোগায়। গুজৰাটৰ হৈ কাগিছো ৰাবাদা আৰু জেছন হলডাৰে 2টাকৈ উইকেট লাভ কৰে। ৰজত পাটিদাৰক প্লেয়াৰ অব দ্য মেচ নিৰ্বাচিত কৰা হয়। আজি মোহালিৰ নিউ চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি হ'ব। আজিৰ খেলখনত বিজয়ী দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চুবুৰীয়া দেশৰ পৰা হোৱা ব্যাপক অনুপ্ৰৱেশৰ বাবে দেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত জনবিন্যাস পৰিৱৰ্তনৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে। জনবিন্যাস পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰই এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। কালি সামাজিক মাধ্যমত এই বিষয়ে ঘোষণা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে জনবিন্যাসৰ পৰিৱৰ্তন দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। নৱগঠিত এই সমিতিয়ে কোনো নিৰ্দিষ্ট সম্প্ৰদায়ৰ জনসংখ্যা অস্বাভাৱিক বৃদ্ধি, ধৰ্মান্তকৰণ, লাভ জেহাদ, ভূমি জেহাদ আদি বিষয়সমূহ বিবেচনালৈ আনিব বুলি তেওঁ জানিবলৈ দিয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰকাশ প্ৰভাৱকৰ নাৱলিকৰৰ এই সমিতিৰ অধ্যক্ষ দায়িত্ব দিয়া হৈছে। বিধানসভাত উমৈহতীয়া দেৱানিবিধি সম্পৰ্কীয় বিধেয়কখনক লৈ আলোচনা অব্যাহত। জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনত মূল্যবৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ 40 বছৰতকৈ অধিক বয়সৰ বীমাকৃত শ্ৰমিকৰ বাবে দেশজোৰা বিনামূলীয়া বাৰ্ষিক স্বাস্থ্য পৰীক্ষা কাৰ্যসূচী আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ IPLৰ ফাইনেলৰ প্ৰৱেশ। আজিৰ প্ৰথম নক আউট খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।